পডকাষ্টৰ সমূহতালৈ মই কিৰণ চন্দ্ৰনাথে সম্ভাষণ জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ কেইটিমান ওজাপালি। প্ৰথমে এয়া বাপন চন্দ্ৰনাথ আৰু সংগীসকল।
খামখিনিৰ পৰা মই জন্ম হৈছো এই বুলি কোৱা বুঢ়া গোহাই দেখে যে হয়
কথাটো হয়
কাপোৰ কানি একো নাই
নাইতো নাই
তাৰ পৰা কি কৈছে তেওঁ গামোচাখনৰ এখৰা চিঙি দিছে সেইখন পিঞ্চি পিন্ধি গৈছিল লাহেকে তুমি
এতিয়া
ভূটনাথ
এক ঘৰ থৈ
পক্ষী দেখিল আহন মুখে। আৰু অৰ্মিত জানিয়া পক্ষী
ভয়খন কৰিলাৰে
কদাল বিখত গৈ উৰাই
পৰিলা।
এজুৰি পক্ষী আছিল হেৱান নামে বুলি,
তেওঁলোকৰ গোটেই বৃদ্ধ সময় হৈ আছিল।
সদায় কালি
দুফালে
যাৰ লগে লগে
কালি দহত বুঢ়া গোহাই বীজখিনি
দেখা পালে পদু পাতত
দেখা পাই ভক্ষণ কৰিলে
কৰাৰ লগে লগে
এতিয়া কবা ধৰে
কেনেকে কল এ পক্ষে নে গহে
এ পক্ষে আগো সরে কে হো আরে
নারায়ণ দেবে
মধুর খানে
মন্দিয়া হন
দুঃখ রাখা
কান্দি কান্দি কেনেকে
এইবাৰৰ শিল্পী বাবুল চন্দ্ৰ বৰা আৰু সংগীসকল।
গোপাল গোবিন্দ হৰে ৰাম 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 পৰম বান্ধৱ হৰে ৰাম 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 পৰম বান্ধৱ হৰে ৰাম Yeah. হে রাম মাধব হে কৃষ্ণ হরে হে 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 মহাক্রোধে বলে বাণী বৈষ্ণব কনি চিনিলি গুণ যোগিয়া হানি রে ধন্য প্রভু অনন্তর আতভূত প্রেত দেখায় তোমার বর্ব হর যেন মুখে আমাক কৰিলি কদৰ থন হেন বদন তুৰকুলক্ষ তই থাকা পৃথিবীত শুনি মর মনে ভৈলা খেদ বিপে পড়ি অবনত করি লুকাতর সাপর অন্তক প্রভু কহি প্রভুর চরণে মোর রতি নসারোক পহু জনম তোর জাতি স্মর হেল ঘুণি নন্দী ভিঙ্গি ভৈলা তুষ্ট মন অচল পাৰিষদ থাকা মৰ্ত্য ভৱনত পঁচিশ যুগৰ অন্তে কলি ৰয়াত যাতে হৰিবা কলা কি জানা পৃথিৱীৰ ভাৰ পাণ্ডুৰ গৃহত জন্ম হৈব অৱতাৰ তাৰে আৰু যুধিষ্ঠিৰ ভীম আৰু বীৰধনঞ্জয় নকুল সহদেৱ সমে পৰম দুৰ্জয় জয় পঞ্চৰূপে অৱতাৰ ধৰিয়া ৰুদ্ৰৰ বধিবন্ত ৰাক্ষ কুৰ বহু আৰু তীৰ্থক্ষেত্ৰ ফুৰি ভৱাৰ নৱবন পাইবো পুণ্ডৰী কনাগে তৈত হাই তাহা কদংশী ভাতৃ হব জিয়াই বাক লাগি বিকুদৰ সঞ্জীৱনী আনি বাক যাইব একে তোম তোমাক লাগ পাইব ভবা নব বনে পূর্ণ দিব রূপ পাইবা তানে পরহনে হনে আহেরা নন্দী ভেঙ্গি হি মোক দিলা চন্দ সাপ তোমার প্রসাদে আজি হানি দিল ও বৈহন বয়ন বদতি শুনিও জন্মি জয় তাত পাছে যে ন কথা ভৈলা বিপদ পারিষদে মাথা তুলি চাইলা দিব্য যে বিমান এক আগে ভেন্ত পাহাইলা পাহাইলা হেরা ভীমক বুলন্ত আবে শুনি সুতর আছে মোর মাথে এক মৃতি কাহ ভনে ভনে হেরা তাক আনি তুমি সর্ব গাব তো সুখী বা তেবে সঞ্জীবনী মণি আনিবা ক যাইবা যাইবা হেরা থাকিওক বাপ মই করিলো গ মন এই বুলি আলিঙ্গিয়া ভীম কতে হন হনে হেরা বিমানত চলি বাৰিষত চলি গৈলা দেখিয়া ভীমৰ মহা চিন্তা উপজিলা দিলে আহেৰা এহে হে বৈখন বৈনব দিঘু নিহিও জন্মি জয় তাতো পাছে যে ন কথা হে ভৈলা বিপদ হে নুকুলৰ কথা কহি লন্ত যিটো পক্ষী পাৰিষত হৈয়া গৈলা মহৰি কৈ কো যাওঁ কি কৰো উপায় কি মতে জীয়াওঁ আবে মহৰ আনৰ কথা যত মানে পাছ কৰি থওঁ নুকুলৰ মাথা সিদ্ধ হে মৃতি কাকল এহি বুলি লাখে লাখে তাহা পিলন্ত পাশ তাহান মুখ কচাই তুহুলি লন্ত হাক হা কাল কৰ্ম দুখ হক কহন নজা দিব্য রূপ গত ঐত হে আসিল খু মায়ে
এয়া বলরাম কোঁৱৰ আৰু সংগী সকল
দেৱগুৰু বদতিও অনিও মহি পাল সকল অতি ৰুচি কৰ মালতী গইলে কপাছে
খেহিব নর্মাদেব
নতু দেখি নতু শুনি ঘোড়া হেন থান সতরে করিয়া কিপতি বিভূষিত
হে উচ্চদয়ু করে জয় হরি মাধব হে রাহা
শুনিয়া আনন্দিত রধ দঙ্গি নরপতি ভূত কি ধরিবে প্রতি
হাহে সিংহ গোটে জয় হরি মাধব হে রাহা
অসংখ্যাত পদাতিক
হে হাতরে গমনে জয় হরি মানব
ও বেগে যাই নরপতি পাইলে কমন জড় পুর করিবে হি
আহে সর্বজনে জয় হরি মানব
দংশি সর্বদম জারো দিকে যাই ঘুরা
হাহে ধরিবা হাগবে জয় হরি মাধব লাভে হে
ও আমার রয়া দেখ হবে হিরতে ধরি যেন তন মত হবে
হাহে ঘুরা ক ধরে ও জয় হরি মাধব লাভে
সাবধানে রহি
হাহে হবে পদা জয় হরি মাধব
ও ধরিবা ক লাগি হবে করিলা যতন ঘুরি রূপে অপেশ্বরী
হাহে গুণে মনে মনে জয় হরি মাধব
এই মতে গুণে গাছি করিলে কহারা নিপতির দিকে যাও হরে
গৃহ কবি জয় হরে মাধব
উঠি রজা রহমুখে দিয়া
হাহে মারিলে কচুতে জয় হরি মাধব
চেরাইলে কয় এক দাম্পে বেহু চেরাই গইলা
হাহে গইলা লাম্পে দাম্পে জয় হরি মাধব রামেলা
দেখি ঘোড়া নিপতিয়া
হাহে পাশে পাশে ধারে জয় হরি মাধব রামেলা
এই ঘোড়া দুধি আর যাই ঘোড়া নেই খেদি ঘুরিয়া পলাই ডাঙ্গ
হাহে কিছু লাগলে দে জয় হরি মাধব রামেলা
কত খেলি গইলা পঞ্চাশ দুজন ত্রিশ দুজন খেলি আৰু
হাহে গইলা কতজনে জয় হরি মাধব রামেলা
পারি রহিল সৈন্যগণ
আহে তুই দেবাগরে জয় হরি মাধব রামেলা
চরে রোজা খেয়ে নেই পাশে পাশে নাহি কেবটা দি তৈরি
হাহে একজন পাশে জয় হরি মাধব রামেলা
ও যাহতে যাহতে পাশে পাইলা ঘূর্ণ বন্ন দিন মণি অস গইলা
হাহে হইলা উপহদে জয় হরি মাধব রামেলা
দেব সে পাইলা ঘুর অন্ন দিন মণি অস গইলা
হে সন্ধ্যা জয় হরি মাধব
Yeah.
বলা
দুর্গম গুন্ডাওয়ে হবে মাঘ হে বরে পারি মোর বিপরীত চিড়ি যাচ্ছি দেখি দরে দৌড়ি পরে ছায়া অকল ঘরে আসি ভেবতে মরা কহিলে ফুলাই অস্তি আমার বড়া বহলে কি হল
বোনমাই নেতাক লাহাকে মাতি গুছি বাই যাও
তুমি সোনকালে যোৱা বেউলাৰ পৰা তাৰ স্বামীৰ অস্থিমুণ্ড কি আনছি কি নাই
গোটেইখিনি লৈ তুমি আৰু বেগুলাকো লগত লৈ যা
তাৰ স্বামীটো জীয়াই মই এই আপদটো ইয়াৰ পৰা আঁতৰাই দিওঁ
মই কাষেৰা কৰি যাওঁ
হে
কাষেৰা কৰি যাওঁ
পদ্মাৰ আদেশ মতে নেতা
চিধা বেগুলাৰ ওচৰত গেল গৈ মাত লগাইছি ঐ শিয়াল
হা কি কৈছা তুমি কি চিন্তা কৰি আছা
আৰু তোমাৰ গিৰিয়েৰ যিদিনাখনে মৰিল সেইদিনাখনৰ পৰা লৈ আহোঁতে যদি কিবা অস্থি হব লগত লৈ আহিছা তেতিয়াহ'লে সেই বস্তুখিনি মোক তাৰ দিব লাগে মোৰ লগত তুমি যাব লাগে
পদ্মা মাহেৰে খুজিছি তোমাৰ স্বামীটো জীয়াবৰ কাৰণে
অতি শীঘ্ৰে যাব লাগে
নেতাৰ ফালে হাত জোৰ কৰি বেউলাই মাতিছে মাহী
মাহে
আপুনিতো জানেই
মনুষ্য দেহা মৰাৰ পাছত তিনিদিনৰ পৰা
ফিকি
দেহা হৈ নাখায় ফিকি বুলি চহি হৈ যায় চহি হৈ যায়
আৰু যিদিনাখনে মোৰ স্বামী মৰিল
সেইদিনাখনে মোৰ শহুৰে তীৰত নি চিতা সজাই চাই কৰি পেলালে চাই কৰি পেলালে
আৰু মই নাৰী নাৰী জাতি
প্ৰদীপৰ ছায়া দেখি দিয়া আমাৰ ভয় লাগে
তেনেহলে মই অকল ঘৰে এই অথয় সাগৰত মোৰ
মৰা মনীষৰ দেহাটো লৈ সম্পক নগৰৰ পৰা দেৱতাবোৰক কেনেকে আহিম আপুনি চিন্তা কৰিছা
মই আহোঁতে মোৰ আলানী আঠানীৰ বাকী দান
আকৌ তেওঁ যদি লগত লৈ আহোঁ
তেনেহ'লে
ইমান বিপদে পাই মোক
গতিকে মই একো আনা নাই মাহী
গতিকে আপোনাক কাবু কৰি ক'লো পদ্মা মাহুক ক'ব যায় যাতে মোৰ স্বামীটো জীয়াইব লাগে কিন্তু মোৰ লগত একো বস্তু নাই
হোৱাৰ লগে লগে নেতা লছকে ঘূৰি তাৰ পৰা চিধাই
পুনৰ পদ্মাৰ ওচৰত গ'ল যাই মাত লগাইছি অসুৰা দিয়ে
অ শুনছো বাৰু
হয়
অ নেতা যাই কহিলে
কপদ্মাৰ গোচৰ
বেফুলাই অস্তি নে তোমাক বৰা
বৰয়াৰ
শুনি পদ্মাই কুৰ্ধে
লাগে বুলি বাৰয়াৰ
কথা শুনি চিন্তা কৰে নেতা দেৱী
বাহু
কবি নাৰায়ণ দে পদ্মাৰ কথন পদ্মাই কৈছে তাই তেনেকুৱাহে কথা কৈছিনে
সেইটোহে কৈছিনে
তাই স্বামী মই নিজে আৰু তাই
তাই ঘূৰি আহি বাৰু মোৰ বাটম ঘৰ কচুপাত দিয়া ভূটাত এনেকুৱা বহুত কথা আগত দেখি পৰি আছে
এই সংসাৰত কতই কিমান কাক মাৰিছে
কিন্তু কোনোৱে কাকো জীয়াই দিয়া নাই
কাক কোনে মাৰিছে মই কওঁ শুনিছো
শুনক মই কওঁ
এই বুলি একাধিক্ৰমে ক'ব ধৰে
বুৰবুৰকে কৈ যায়
অয়ে আমিতো নপাৰো
লহাগে আই বাৰে বালাগে আই বাৰে
যত দেব গণ গণপতি বোলে
পার্বতী ননালে আমি নন বারাই বারা ভালাগে বারা
কেউর মুন্ড সিঙ্গিলে কহনির দৃষ্টি তাতে বেহত
নাপারে রাগি যে আমি নন বারাই বারা ভালাগে বারা
দেব পুরুষ দেয় মত অধিকারী তাকে করিলে যত কন্যা রতিপতি সকল সংসারে তথাপি তো সেইটো দেখা
নহলে
কব দিলে কাম চন্দ্র মানে কান্দিল মন্দু
দৌড়ি
মন্দু দৌড়ি কৰিলা প্ৰণতি তাক কিয় নিজি
ৰাম ৰঘুপতি
হাপুর মানে দাদা কৈছি বাইদেউ
অ ভাই
প্ৰথম কথা শুনছোন
মহাদেৱৰ ল'ৰা গণেশ
চণ্ডিকাৰ কোলাত
শনি
ভাগিনেক চাবা আহোঁতে
মৃত্যু চিঙি মাটিত পৰিল গণেশৰ
কিন্তু শনি দেও ভাগিনেক
পাৰ্বতী যিমান কাবু কৰিলা শনিয়ে জীয়াই নিদিলা এক নম্বৰ এইটো
আৰু দ্বিতীয়তে
মই কওঁ শুন
এই মহাদেৱৰ যোগ ভংগৰ কৰিবৰ কাৰণে কামদেৱ গৈছিল সাজি গৈছে
যেই সাজি গৈছে যেই তাতে নিজ গীত কৰিলা যেতিয়া কি হ'ল মহাদেৱৰ যোগ ভংগ হ'ল
কামদেৱ
যেতিয়া ভংগ হ'ল তেতিয়া কামদেৱৰ দেখি চাওঁ লগে লগে ভস্মীভূত হ'ল ৰতিয়ে যাই মহাদেৱৰ চৰণত ধৰি বহুত কাবু মিনতি কৰিলা
তথাপিতো
মহাদেৱে জীয়াই নিদিলা
লংকাৰ ৰাৱণ
এই যেতিয়া নেকি সীতাক লৈ এখন কাজিয়া লাগে
সীতাক হৰণ কৰিছিল
তেতিয়া কি হ'ল ৰামে
ৰামৰ লগত মহাযুদ্ধ চলিছিল
ৰামে একপাত বানে দি ৰাৱণক বধ কৰিছিল
কিন্তু ৰাৱণৰ ঘনীয়া মন্দু দৌৰিয়ে
যাই ৰামৰ চৰণত পৰি কান্দি কাগুজি আউলি বাউলি হৈ পেলাই কত কাবু কৰিলা
তথাপিতো জীয়াই নিদিলে
জীয়াই নিদিলা
আৰু কওঁ শুনছো বাৰু
ইয়াৰ পিছত আছে কওঁ শুন
অ মথুৰা তৈ আছিলে কংস নিপ
বৰয়াৰ
বধিলে ক কৃষ্ণ কবি নারায়ণ দে উদ্মার কথন হিমতে মরণ যে আসই
হবার
কল খাই মরণক নহে সংসার কবি নারায়ণ
দে
মার কথন আৰু কওঁ শুনচোন
কওঁ শুন
মথুৰাত এই কংস ৰজা আছিল
কংস ৰজাৰ দেও ভাগিনে গ'ল শ্ৰীকৃষ্ণ
শ্ৰীকৃষ্ণই যাই কংস ৰজাক বধ কৰিছিল
নিজে হাতে বধ কৰিলা কিন্তু কৃষ্ণই কংসক জীয়াই নিদিলা তাতো একো কৰিব নোৱাৰিলা একো কৰিব নোৱাৰিলা
আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্য
কন্যাই সমৰে দি কৌৰৱ সকলে আগুৰি ধৰি নি বেহুৰ ভিতৰত সোমাই দি মাৰিলা
তথাপিতো কৌৰৱে জীয়াই নিদিলে
কাক কোনে কি কৰিব পাৰিছে কাকো একো কোনে কৰিব
যেই বাৰ্তা আছে সেই বাৰ্তা গুচি যাক
গুচি যাক
নেতাই ভাবিলে সৰ্বনাশ কৰিলে
ডাঙৰ কথা হ'লে দুটা ছোৱালীৰ কাজিয়া লাগিব এতিয়া
এইবুলি পুনৰাই নেতাই চিন্তা কৰি থাকি আকৌ
বেভুলাৰ ওচৰত গুচি গেল আৰু লগে লগে মাত লগে সি যায় ছোৱালী
কওঁ শুনচোন
দুই আহাৰ কওঁ শুন
মতে
তৰাই গোহাল হিন্দু বেভুলা
বেউলাই আমারে উত্তর অস্তি হব দিয়া দিয়া উপকৰি পদ্মা যদি উঠি যাই ঘৰে নিজি আইলে
লক্ষ্মীমে
শংকৰৰ কন্যা পদ্মা জানই সংসাৰে পদ্মা উপকৰি তুমি কি কৰি এতিয়া পৰা নেতাৰ বচন নে বেউলাৰ জ্ঞানয়ো পদ্মা অস্তি হব লয়া বেউলা পদ্মা পদ্মাক প্ৰণাম কৰি বে ফুলা সুন্দৰী অস্তি আগ কৰি
নম্ৰ ভাৱ
অস্তি পাই পদ্মাৱতী
হৰভিতম
জোৰাই বাক লাগি বিশ্বনাৰ ওপৰত থুয়া হস্ত দিলা ভাগে ভাগে অস্তি হব
জোৰাই লাগিলা
কবি নাৰায়ণ
দেৱৰ সুৰা হব ধাৰি
পদ্মাৰ কথন
প্ৰফুল্ল চন্দ্ৰ নাথ আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। আজিৰ আছামিজ লাইফ এণ্ড কালচাৰৰ পৰা মই কিৰণ চন্দ্ৰ নাথে বিদায় লৈছোঁ। আমাৰ পডকাষ্ট আপোনালোকৰ ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। নমস্কাৰ।